अष्टादश अध्याय कहन्ति सुत शुद्ध चेता शुण सकल ब्रह्म बेता सुत उवाच
ଦୁଃଖ
কথা চিত্তে নঘে নীলা প্রথমস্কন্ধে বিপ্রসাপোপলম্ভনম নাম অষ্টাদশ।